ఏయా ఆకాశవాణి. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বতানিনী হৰিশে পাকিস্তানক দেশখনে অবৈধভাৱে দখল কৰি থকা জম্মু কাশ্মীৰৰ এলেকাসমূহত মানৱ অধিকাৰ উলংঘনৰ ঘটনা বন্ধ কৰিবলৈ কৈছে। দেশৰ বিভিন্ন অংশত পৰম্পৰাগত ৰীতি নীতিৰে চাৰিদিনীয়া ছট পূজা আৰম্ভ হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু সংশ্লেষণাত্মক বিষয়বস্তুৰ ব্যৱহাৰৰ কঠোৰ নীতি নিয়ম প্ৰস্তুত কৰি নতুনকৈ পৰামৰ্শ জাৰি কৰিছে। আৰু ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আমালৈ বাতৰি অহাৰ পৰলৈকে 7 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 37 ৰাণ সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 127 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলৰ যোগেদিও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছত ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বতানিনী হৰিশে পাকিস্তানক দেশখনে অবৈধভাৱে দখল কৰি থকা জম্মু কাশ্মীৰৰ এলেকাসমূহত মানৱ অধিকাৰ উলংঘন বন্ধ কৰিবলৈ কৈছে। 80 সংখ্যক ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে আয়োজিত মুকলি বিতৰ্কত অংশগ্ৰহণ কৰি শ্ৰীহৰিশে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে জম্মু কাশ্মীৰ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু অভিন্ন অংগ হৈ থাকিব। তেওঁ কয় যে জম্মু কাশ্মীৰৰ জনসাধাৰণে দেশৰ সময়ৰ পৰীক্ষাত উত্তীৰ্ণ গণতান্ত্ৰিক পৰম্পৰা আৰু সাংবিধানিক পৰিকাঠামো অনুসৰি নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি আহিছে। সমগ্ৰ বিশ্ব এটা পৰিয়াল বুলি গণ্য কৰা আৰু সকলোৰে বাবে ন্যায়, মৰ্যাদা আৰু সমৃদ্ধিৰ পোষকতা কৰা ভাৰত বসুধৈৱ কুটুম্বকম নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। দেশৰ বিভিন্ন অংশত চাৰিদিনীয়া ছট পূজা আৰম্ভ হৈছে। সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰাধনাৰ প্ৰতীক। ভক্তসকলে পূজাৰ প্ৰথম দিনা পবিত্ৰ ব্ৰত ৰখাৰ সংকল্পৰে পবিত্ৰ স্থান সম্পন্ন কৰে আৰু পূজা অৰ্চনাৰ অন্তত আৰ্ৱা চাউলৰ আহাৰ আৰু জাতিলাও চব্জি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছট পূজা উপলক্ষে দেশ বিদেশৰ ভক্তসকলক ওলগ জনাইছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ব্ৰতত থকা সকলো লোকৰ অভূতপূৰ্ব ভক্তিৰ প্ৰতি প্ৰণিপাত জনায় আৰু এই চাৰিদিনীয়া উৎসৱৰ সাংস্কৃতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। ছট পূজাত বৰ্ধিত গোলকীয় স্বীকৃতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা ভাৰতীয় পৰিয়ালসমূহে নিষ্ঠা সহকাৰে এই উৎসৱত ভাগ লয়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছঠী মৈয়াৰ নামত উৎসৰ্গিত এটা ভক্তিমূলক গীতো শ্বেয়াৰ কৰে। ছঠী মাইয়াই সকলোকে তেওঁৰ আশীষেৰে ধন্য কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে। শ্ৰীমোদীয়ে কয় যে পবিত্ৰতা আৰু নীতি নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় এই উৎসৱ সৰলতা আৰু সংযমৰ প্ৰতীকস্বৰূপ। তেওঁ লগতে কয় যে ছট পূজাৰ ঘাটসমূহৰ দৃশ্যৰাজিয়ে পাৰিবাৰিক আৰু সামাজিক সম্প্ৰীতি সদ্ভাৱৰ প্ৰেৰণা যোগায়। প্ৰধানমন্ত্ৰীয়ে লগতে সমাজৰ ওপৰত গভীৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে ছট পৰ্ব আস্থা, আৰাধনা আৰু প্ৰকৃতি প্ৰেমৰ অনন্য সংগম। তেওঁ কয় যে ছট পূজাৰ সময়ত উদিত আৰু অস্তমিত সূৰ্যৰ দেৱতাৰ প্ৰতি অৰ্ঘ অৰ্পণ কৰা হয়। ছট পূজাৰ প্ৰসাদত প্ৰকৃতিৰ ভিন ভিন ৰঙৰ সমাহাৰ দেখিবলৈ পোৱা যায় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে গীত সুৰত ভক্তি আৰু প্ৰকৃতিৰ অদ্ভুত ভাৱনা নিহিত হৈ থাকে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাহাই খাই উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নাহাই খাই প্ৰথাৰে আৰম্ভ হোৱা ছট পূজা পৰম্পৰা, আস্থা আৰু সামাজিক সম্প্ৰীতিৰ উৎসৱ। তেওঁ লগতে সকলোকে সুখ সমৃদ্ধিৰ ওচৰত ছঠী মাইয়াৰ ওচৰত প্ৰাৰ্থনা জনায়। পৰিসংখ্যা আৰু ৰূপায়ণ মন্ত্ৰালয়ে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক 2025ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। জনসাধাৰণে অহা 3 নৱেম্বৰ পৰ্যন্ত নিজৰ মতামত আৰু পৰামৰ্শ মন্ত্ৰালয়লৈ নিৰ্দিষ্ট ৱেবছাইটত প্ৰেৰণ কৰিব পাৰিব। পৰামৰ্শসমূহ ইমেইল যোগেও প্ৰেৰণৰ সুবিধা আছে। এই খচৰা বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানক পঞ্জীয়নভুক্ত সংস্থাৰ পৰা বিধিগত সংস্থালৈ ৰূপান্তৰ কৰি প্ৰাতিষ্ঠানিক মৰ্যাদালৈ উন্নীত কৰা। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু সংশ্লেষণাত্মক বিষয়বস্তুৰ ব্যৱহাৰৰ কঠোৰ নীতি নিয়ম প্ৰস্তুত কৰি নতুনকৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু প্ৰচাৰ প্ৰতিনিধিসকলক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা কৃত্ৰিমভাৱে সৃষ্টি কৰা বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা প্ৰস্তুত কৰা ছবি, অডিঅ' আৰু ভিডিঅ'সমূহক কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা ডিজিটেল ৰূপত নতুনকৈ বিকশাই তোলা বা সংশ্লেষণাত্মক বিষয়বস্তু হিচাপে চিহ্নিত কৰিব কৈছে। চিহ্নিত কৰাৰ বাবে ব্যৱহাৰ কৰা লেবেলসমূহে দৃষ্টিগোচৰ ক্ষেত্ৰৰ কমেও 10% সামৰি ল'ব লাগিব। আয়োগে লগতে কোনো লোকৰ বিনা অনুমতিত তেওঁলোকৰ পৰিচয় বা কণ্ঠ ভুলকৈ উপস্থাপন কৰা আৰু যিকোনো ধৰণৰ বেআইনী বিষয় প্ৰচাৰ আৰু বা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আয়োগে এনেধৰণৰ যিকোনো বিষয় আঁতৰাই দিয়াৰ বাবে ৰাজনৈতিক দলসমূহক 3 ঘণ্টাৰ সময়ো ধাৰ্য কৰি দিছে। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS আৰু সংহত পেঞ্চন আঁচনি UPSৰ অন্তৰ্গত LC-75 আৰু BLC বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি এই সুবিধাৰ দাবী কৰি আহিছে। কৰ্মচাৰীসকলে যাতে অৱসৰকালীন পৰিকল্পনা কৰাত স্বাচ্ছন্দ্য অনুভৱ কৰে আৰু বিচৰা ধৰণে বিনিয়োগ কৰিবলৈ বিকল্প সুবিধা লাভ কৰিব পাৰে, সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। NPS আৰু UPSৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া বিনিয়োগৰ বিকল্প সুবিধাসমূহ নিৰ্বাচন কৰিব পাৰিব। এই সিদ্ধান্তই কৰ্মচাৰীসকলক বিনিয়োগৰ বিকল্প নিৰ্বাচনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও পৰিকল্প ৰূপায়ণৰ ক্ষেত্ৰত সঠিক নিৰ্দেশনা প্ৰদান কৰিব। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আমালৈ বাতৰি অহাৰ পৰালৈকে 7 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 37 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 44 অভাৰ 4 বলত 2 উইকেট হেৰুৱাই 236 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ মেট ৰেঞ্চই সৰ্বাধিক 56 ৰাণ কৰে। মিচেল মাৰ্চে 41 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ হৰ্ষিত ৰাণাই 4 আৰু ৱাশ্বিংটন সুন্দৰে 2 উইকেট দখল কৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। ইপিনে কালি শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত কলম্বোত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল হয়। কোনো ফলাফল অবিহনে সমাপ্ত হোৱা এইখন হৈছে প্ৰতিযোগিতাৰ 5ম খেল। দুয়োটা দলক পইণ্ট ভগাই দিয়া হয়। বৰষুণৰ বাবে খেলখন 3 ঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনৰ 4 অভাৰ 2 বল খেলাৰ পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন বাতিল কৰা হয়। এই প্ৰতিযোগিতাত পাকিস্তান আৰু শ্ৰীলংকাই 3খনকৈ খেল বৰষুণৰ বাবে বাতিল হৈছে। শ্ৰীলংকাই 5 পইণ্ট লাভ কৰাৰ বিপৰীতে পাকিস্তানে 3 পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প মালয়েছিয়াত হ'বলগীয়া আছিয়ান সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ৰাওনা হৈছে। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু উত্তৰ কোৰিয়াৰ কিম জং উনকে ধৰি কেইবাগৰাকীও আঞ্চলিক নেতাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। শ্ৰী জিনপিং আৰু ট্ৰাম্পে দেশ দুখনৰ মাজত চলি থকা ব্যৱসায়িক যুদ্ধৰ সমাপ্তিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰিব। ৱাশ্বিংটনৰ পৰা প্ৰস্থানৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীট্ৰাম্পে কয় যে অহা মাহৰ 1 তাৰিখৰ পৰা আৰোপ হ'বলগীয়া অতিৰিক্ত 100% শুল্কৰ পৰা সকাহ পোৱাৰ বাবে চীনে এখন চুক্তিত সন্মতি প্ৰকাশ কৰিব বুলি তেওঁ আশাবাদী। মালয়েছিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীট্ৰাম্পে এখন নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ লগতে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ শান্তি চুক্তি স্বাক্ষৰ হোৱাৰো সম্ভাৱনা আছে। তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা দা চিলভাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। শ্ৰীট্ৰাম্পে টকিঅ'লৈ যাব। টকিঅ'ত তেওঁ জাপানৰ নৱনিযুক্ত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ছেনায়ে টাকাছিয়াকো সাক্ষাৎ কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বতানেনী হৰিশে পাকিস্তানক দেশখনে অবৈধভাৱে দখল কৰি থকা জম্মু কাশ্মীৰৰ এলেকাসমূহত মানৱ অধিকাৰ উলংঘনৰ ঘটনা বন্ধ কৰিবলৈ কৈছে। দেশৰ বিভিন্ন অংশত পৰম্পৰাগত ৰীতি নীতিৰে 4-দিনীয়া ছট পূজা আৰম্ভ হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু সংশ্লেষণাত্মক বিষয়বস্তুৰ ব্যৱহাৰৰ কঠোৰ নীতি নিয়ম প্ৰস্তুত কৰি নতুনকৈ পৰামৰ্শ জাৰি কৰিছে। আৰু ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আমালৈ বাতৰি অহাৰ পৰলৈকে 7 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 37 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।